এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনাৰ পাছতহে উৰিয়ামঘাটৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা, বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কোকৰাঝাৰত আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা, একাংশ সংবাদ মাধ্যমে জনগণৰ আস্থা হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত বিকল্প মাধ্যমৰ প্ৰয়োজন হৈছে বুলি আকাশবাণীৰ দৃষ্টিপাতত জ্যেষ্ঠ সাংবাদিকৰ মন্তব্য, আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত খিতাপ অৰ্জন। অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনাৰ পাছতহে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰা হ'ব। কালি ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী তথা গৃহ আৰু সীমা বিভাগৰ মন্ত্ৰী ৱাই পেট্টনৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ দলে বনাঞ্চলখনৰ উচ্ছেদিত ভূমি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে দলটোৱে উৰিয়ামঘাটৰ বিদ্যাপুৰ খেলপথাৰত গছপুলি ৰোপণ সন্দৰ্ভত বিশেষ বৈঠকত মিলিত হয়। বৈঠকৰ পাছত নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ৰেংমা বনাঞ্চলখন অসম আৰু নাগালেণ্ডৰ বিবদমান অঞ্চল হোৱা হেতুকে বিষয়টো এতিয়াও ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এনে পৰিস্থিতিত কোনো এখন ৰাজ্যই এই অঞ্চলত নিজাববীয়াকৈ কাম কাজ কৰিব নোৱাৰে। দুয়োখন ৰাজ্যৰ মাজৰ সিদ্ধান্তমৰ্মেহে পৰৱৰ্তী সময়ত গছপুলি ৰোপণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও অনুৰূপ মন্তব্য দিয়াৰ লগতে কয় যে বনাঞ্চলখনত বনানীকৰণ কৰা হ'ব আৰু প্ৰয়োজন সাপেক্ষে উচ্ছেদৰ কামো চলি থাকিব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে 73টা পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নৰসিমহা আৰু অতুল চন্দ্ৰকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানি পৰ্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈ জাননী জাৰি কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনে কালি মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী অঞ্চলত উচ্ছেদ অভিযান চলাই 105খন ব্যৱসায়িক প্ৰতিষ্ঠান দখলমুক্ত কৰে। নগাঁও জিলা প্ৰশাসনেও ঠিং ৰাজহচক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত 27 আগষ্টত উচ্ছেদ চলাব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে জিলাই জিলাই এইচ আই ভি পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিদিনে নতুনকৈ 5-6জন এইচ আই ভি পজিটিভ ৰোগী চিনাক্ত হৈছে। যোৱা বছৰত চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ 9,150জন এইচ আই ভি পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে। ইয়াকে লৈ চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান প্ৰায় 10,000 এইচ আই ভি সংক্ৰমিত ৰোগীয়ে নিয়মীয়াকৈ চিকিৎসা সেৱা গ্ৰহণ কৰি আছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি বিগত 7 মাহত কামৰূপ জিলাত নতুনকৈ 900জন এইচ আই ভি পজিটিভ ৰোগী চিনাক্ত হৈছে। একেদৰে শোণিতপুৰ জিলাত বিগত 4 মাহত নতুনকৈ 226জন এইচ আই ভি পজিটিভ ৰোগী ধৰা পৰিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো বৰ্তমান 2,103জন এইচ আই ভি পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে। সমাগত বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰে। তেওঁ জিলা আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয়। সঞ্চালক প্ৰধানগৰাকীয়ে নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে আইন শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে এই নিৰ্বাচন পৰিচালনাৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু বুলিও মন্তব্য কৰে। সাংবাদিকৰ আগত শ্ৰীসিঙে কয়,
কোকৰাঝাৰ ভিজিটত আহিছো, আজি সব অচিৰ আৰু অফিচাৰসকলৰ লগত কথা পাতিলো, চিকিউৰিটি চিচুৱেশ্যন, ক্ৰাইম কেনেকে, যিমান পুলিচিঙৰ কথা হয় কথা পতা হ'ল। আপুনি চবে জানে যে অকণমান দিন পিছত বিটিচিত কাউন্সিল ইলেকশ্যন হ'ব, ল এণ্ড অৰ্ডাৰ কেনেকে থাকিব, আমি কেনেকে কাম কৰিম। আমাৰ এটাই সিদ্ধান্ত আছে যে ফ্ৰী ফেয়াৰ আৰু জিৰ' ইনচিডেণ্ট ইলেকশ্যন হ'ব লাগে, ৰাইজক কোনো প্ৰব্লেম হ'ব নালাগে, তো আমাৰ কাম এইটো আমি কৰিম।
কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে কালি শিলচৰৰ কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। পাছত তেওঁ সাংবাদিকৰ আগত কয় যে কাছাৰৰ উন্নয়নমূলক কাম কাজত তেওঁ সন্তুষ্ট হৈছে। এই প্ৰচেষ্টাই অনাগত দিনত জিলাখনত অধিক উন্নয়নৰ পথ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
मेरे विकास कामों की बाकी सब चीजों की देखरेख किया। मुझे प्रसन्नता है कि मेरे राज्य के साथ साथ मेरे इस जनपद में मैंने जिन कामों को देखा काफी काम प्रोग्रेस पर है। मुझे खुशी हुई कि मेरे जनता के लिए, शिक्षा के लिए, चिकित्सा के लिए विभिन्न क्षेत्रों में काम हो रहे हैं, प्रसन्नता है। जहाँ और आवश्यकता थी मैंने अधिकारियों के साथ वार्ता करके उसको और तेजी लाने के लिए उनसे बात करी, लेकिन सभी क्षेत्रों में लोग काम कर रहे हैं देखकर खुशी हुई।
দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপালগৰাকীয়ে নিচামুক্ত সমাজ গঢ়াৰ বাবে যৌ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। তেওঁ যুৱক যুৱতীসকলক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিত অন্তৰ্ভুক্ত হবলৈ উৎসাহিত কৰে। তেওঁ লগতে ৰাজ্যখনক যক্ষ্মামুক্ত কৰাৰ বাবে নিক্ষয় মিত্ৰ পদক্ষেপক অধিক জনপ্ৰিয় কৰিবলৈও আহ্বান জনায়। ৰাজ্যপাল শ্ৰী আচাৰ্যই আজি ৰামকৃষ্ণ মিছন পৰিদৰ্শন কৰাৰ লগতে ৰেডক্ৰছ শিশু চিকিৎসালয়ো পৰিদৰ্শন কৰিব। একাংশ সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভ বা বিকল্প মাধ্যমৰ প্ৰয়োজন হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক দ্য হিন্দু কাকতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন ব্যুৰ' চীফ সুশান্ত তালুকদাৰে কয় যে সংবাদ মাধ্যমৰ স্বত্বাধিকাৰ সলনি হোৱাৰ লগে লগে সাংবাদিকতাৰ ধাৰাও সলনি হৈছে।
সংবাদ মাধ্যমত আমাৰ ভাল বাতৰি বেয়া বাতৰি বুলি কথা নাই, কিন্তু আমি সত্যাসত্য নিৰূপণ কৰিহে আমি বাতৰিটো পৰিৱেশন কৰোঁ। যদি সত্য হয় তেতিয়াহে আমি পৰিৱেশন কৰোঁ। তাৰ লগতে আৰু কিছুমান নৈতিক দায়িত্ব থাকে যে সংবাদটোৰ পৰা সমাজত কোনো অশান্তি হ'ব নালাগিব, দায়িত্বশীল সাংবাদিকতা। কিন্তু এতিয়া হৈছে কি যে এতিয়া সংবাদ মাধ্যমৰ মালিকানা যিটো মানে তাৰ প্ৰকৃতি সেইটো ক্ৰমাত সলনি হ'বলৈ ধৰিছে। মালিক গোষ্ঠীবিলাকৰ ব্যৱসায়ৰ অংশীদাৰিত্ব বিভিন্ন বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হোৱাৰ লগে লগে সংবাদ মাধ্যমৰ যিটো নিৰপেক্ষ আৰু স্বাধীনতা, সেই স্বাধীনতাটো ক্ৰমাত হেৰুৱায়।
তেজপুৰৰ মহাজাতি আৰু অগ্নিগড় কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক অঞ্জন গোস্বামীয়ে কয় যে সাম্প্ৰতিক সময়ত বহু সংবাদ মাধ্যমে গণতন্ত্ৰৰ সতৰ্ক প্ৰহৰী হ'ব পৰা নাই।
আমি যে বিকল্প ব্যৱস্থালৈ আমি আহিব লগা হৈছে, যিহেতু পৰম্পৰাগত সংবাদ মাধ্যমৰ ক্ষেত্ৰত আমি দায়বদ্ধতা আৰু সেৱাৰ যিটো মনোভাৱ সেইখিনি নাইকিয়া হৈ যোৱা দেখিছোঁ। মানুহে আচলতে কি বিচাৰে, মানুহে বিচাৰিছে যে এটা সতৰ্ক প্ৰহৰীৰ ভূমিকা লওক সংবাদ মাধ্যমে, জনগণৰ স্বাৰ্থত, জনগণৰ পন্থ আচলতে সংবাদ মাধ্যম। কিন্তু সেই ভূমিকা যেতিয়া লোৱা দেখা নাই, এই সতৰ্ক প্ৰহৰীৰ ভূমিকাটো আজি কি হৈ গৈছে জানেই, যাৰ ফলত আচলতে মানুহৰ আস্থাটো কমি গৈছে। আৰু যিটো কাৰণে প্ৰিণ্ট মিডিয়াই হওক বা ইলেকট্ৰনিক মিডিয়াৰ প্ৰতি পাঠক বা দৰ্শকৰ সংখ্যা লাহে লাহে হ্ৰাস পাই আহিবলৈ ধৰিছে।
জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে অনুষ্ঠানটোত কয় যে বহু সংবাদ মাধ্যমে পূৰ্বৰ বিশ্বাসযোগ্যতা হেৰুওৱা হেতুকে বিকল্প আৰু বিশ্বাসযোগ্য শক্তিশালী মাধ্যমৰ প্ৰয়োজন আহি পৰিছে।
জনগণৰ প্ৰতি প্ৰধানভাৱে দায়বদ্ধ হৈ কোনোবাই যদি এটা বিকল্প মাধ্যম গঢ়ি তোলে, জনসাধাৰণে সমৰ্থন কৰিব, জনসাধাৰণক আমি ইমান বেছি অবিশ্বাসযোগ্য বুলি ভাবিব নালাগে। কাৰণ আজি যদি জনগণে এটা কোনোবাই বনাই দিয়া বা নিৰ্মাণ কৰা এটা নেৰেটিভ এটা জনসাধাৰণক দিয়া হৈছে আৰু জনসাধাৰণ তাত বিভ্ৰান্ত হৈছে, আমি যদি জনসাধাৰণক এই কথাটো বুজাব পাৰোঁ যে এই মিছাবিলাকৰ পৰা ওলাই আহি আমি সঁচাবিলাকলৈ যাবলৈ হ'লে আমাক এটা শক্তিশালী এটা বিকল্প গণমাধ্যমৰ প্ৰয়োজন হ'ব।
স্তম্ভলেখক শংকৰ শইকীয়াই অনুষ্ঠানটোত অনুৰূপ মত প্ৰকাশ কৰি চতুৰ্থ স্তম্ভই সতৰ্ক প্ৰহৰীৰ ভূমিকা পালনত অপাৰগ হোৱা হেতুকে ৰাইজে নিজে নিজৰ বাবে পঞ্চম স্তম্ভ নিৰ্মাণ কৰিব বুলি মন্তব্য কৰে।
চতুৰ্থ স্তম্ভই যদি জনসাধাৰণৰ আশা পূৰণ কৰা নাই এইবুলি যদি জনসাধাৰণে ভাবে, কিন্তু যদি চতুৰ্থ স্তম্ভত সেইটো নাপায়, মানুহে চতুৰ্থ স্তম্ভটো কেনেদৰে গ্ৰহণ কৰিব? গতিকে আজিৰ প্ৰেক্ষাপটত সেইকাৰণে গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে, বহুত্বক ৰক্ষা কৰিবৰ কাৰণে, বহুতৰ মাজত ঐক্য সংহতিৰ কাৰণে চতুৰ্থ স্তম্ভটোৱে যদি আজি ঠিকমতে কাম কৰা নাই, তেতিয়াহ'লে ৰাইজে ৰাইজৰ কাৰণে, ৰাইজৰ দ্বাৰাই এটা পঞ্চম স্তম্ভ গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে। চতুৰ্থ স্তম্ভৰ
পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 13 ছেপ্টেম্বৰত চাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰেল ষ্টেচন উদ্বোধন কৰিব। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডু অময় শুকুৰবাৰে এই কথা প্ৰকাশ কৰে। 51.38 কিলোমিটাৰ দৈৰ্ঘৰ বৈৰৱী চাইৰাং সংযোগী ব্ৰডগজ ৰেলপথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত 48টা সুৰংগ আৰু 55খন দলং আছে। এই ৰেলপথছোৱাত 104 মিটাৰ উচ্চতাত দেশৰ সবাতোকৈ ওখ ৰেল সেতু আছে। 2008-09 চনত আৰম্ভ কৰা এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰেল সুৰক্ষা আয়ুক্ত ইতিমধ্যে পথছোৱাৰে পৰীক্ষণমূলক ৰেল চলাচল সম্পন্ন কৰিছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কাইলৈ নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ এদিন পাছত যোৱা 16 আগষ্টত অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছিল। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত পুনৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত কালি দলটোৱে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবক 6-1 পৰাস্ত কৰে। খেলৰ প্ৰথমাৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে 2 গ'ল দি বিপক্ষক চাপত ৰাখিবলৈ সমৰ্থ হয়। ইয়াৰ পাছতে 50, 68, 81 আৰু 86 মিনিটত দলটোৱে বাকী গ'লকেইটা দিবলৈ সমৰ্থ হয়। ইয়াৰ মাজতে 68 মিনিটত ডায়মণ্ড হাৰ্বাৰ দলে প্ৰথম আৰু একমাত্ৰ গ'লটো দিয়ে। প্ৰতিযোগিতাত 8 গ'ল দিয়ে আজাৰাই গোল্ডেন বল আৰু গোল্ডেন বুট লাভ কৰে। নৰ্থ ইষ্ট ইউনাইটেডৰ গুৰমিতক শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান দিয়া হয়। তামিলনাডুৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত 64 সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাৰ 400 মিটাৰ দৌৰত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অম্লানে কালি 21.19 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 মেগাহাৰ্জত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিং লগতে নিউজ অন এআইআৰ এপতো শুনিব পাৰে। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
বহুল পৰিচিত দুবিধ ঔষধি গুণসম্পন্ন উদ্ভিদৰ পৰীক্ষিত সংমিশ্ৰণেৰে শৰীৰৰ মেদবহুলতা আৰু ইয়াৰ সৈতে জড়িত জটিলতাসমূহ সমাধান কৰিব পৰা উদ্ভিদজাত পথ্য প্ৰস্তুতকৰণেৰে অসমৰ 4গৰাকী গৱেষকে ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে পেটেণ্ট লাভ কৰিছে। বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। উৰিয়ামঘাটৰ উচ্ছেদিত ভূমি বিবদমান অঞ্চল হোৱাৰ পৰিপ্ৰেক্ষিতত কালি অসম আৰু নাগালেণ্ডে যৌথভাৱে গ্ৰহণ কৰা গছপুলি ৰোপণ কাৰ্যসূচী বাতিল কৰা হয়। বাতৰিটো দি আছাম ট্ৰিবিউনৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামগ্ৰীৰ ক্ষেত্ৰত শুল্ক আৰোপ কৰাৰ প্ৰত্যুত্তৰত ভাৰতীয় ডাক বিভাগে কাইলৈৰ পৰা ভাৰতৰ পৰা আমেৰিকালৈ অধিকাংশ ডাক সেৱা অস্থায়ীভাৱে বন্ধ কৰি দিব। বাতৰিটো দৈনিক জনমভূমি কাকতৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণৰ ফলত 2019-20ৰ পৰা 2024-25 বৰ্ষ পৰ্যন্ত লক্ষাধিক স্থায়ী কেন্দ্ৰীয় কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী BL বৰ্মাই লোকসভাত জনোৱা এই তথ্যৰে দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতেও প্ৰকাশ কৰিছে। গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত সকলো পক্ষকে স্থিতাৱস্থা বাহাল ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে আৰু বিষয়টো সন্দৰ্ভত বন বিভাগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ডিমা হাছাৱৰ উমৰাংচু থানাৰ অন্তৰ্গত 23 কিলোত কালি হোৱা এটা পথ দুৰ্ঘটনাত 3জন লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। সংসদৰ সদ্যসমাপ্ত বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা সংবিধান সংশোধনী বিধেয়কৰ জৰিয়তে গ্ৰেপ্তাৰ আৰু এমাহ কাৰাৰুদ্ধ হোৱা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী, প্ৰধানমন্ত্ৰী আদি স্বতঃস্ফূৰ্তভাৱে ক্ষমতাহীন হোৱাৰ প্ৰস্তাৱে ৰাজনৈতিক দলসমূহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বাতৰিটো অসমীয়া খবৰ কাকতৰ। ভাৰতত টিকটক নিষিদ্ধকৰণ উঠাই লোৱা বুলি ওলোৱা বাতৰিসমূহ ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত মিজোৰামলৈ ৰেল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনাৰ পাছতহে উৰিয়ামঘাটৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত HIV পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা। BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কোকৰাঝাৰত আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা। আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত খিতাপ অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।